জিৰিমিয়া নয়দায় মূৰ জলময় আৰু মূৰ চকু দুটা চকুলোৰ ভুমুকস্বৰূপ হোৱা হলে কেনে ভাল আছিল। অহ, মূৰ জাতিস্বৰূপা জীয়াৰীৰ হত হোৱা সকলৰ বাবে দিনে ৰাতিয়ে ক্ৰন্দন কৰিব পাৰিলেহেঁতেন। অহ, মূৰ জাতি এৰি তোমালোকৰ পৰা আঁতৰি যাবৰ বাবে অৰণ্যত পথিকসকলৰ ৰাতি থকা ঠাই মূৰ হোৱা হলে কেনে ভাল আছিল, কিয়নো তেওঁলোক সকলোৱেই বিবিচাৰী বিশ্বাসঘাতক লোকৰ সমাজ, আৰু তেওঁলোকে নিজৰ জিভাৰূপ ধনুত নিজৰ মিছা কথাস্বৰূপ বান জোৰে আৰু দেশত পৰাক্ৰমী হয়, কিন্তু সত্যৰ বাবে নহয়, কিয়নো তেওঁলোকে এক দুষ্টতাৰ পৰা আন দুষ্টতালৈ আগবাঢ়ি যায়। আৰু জিহুৱাই কৈছে, তেওঁলোকে মোক হলে নাজানে, তোমালোক প্ৰতিজনে নিজ নিজ ওচৰ চুবুৰীয়াৰ বিষয়ে সাৱধান হোৱা আৰু কোনো ভাইক বিশ্বাস নকৰিবা, কিয়নো প্ৰতিজন ভায়ে সম্পূৰ্ণকৈ ঠগায় আৰু প্ৰতিজন চুবুৰীয়াই কথা চৰ্চি ফুৰে আৰু প্ৰতিজনে নিজ নিজ ওচৰ চুবুৰীয়াক প্ৰবঞ্চনা কৰে, সত্য নকয়। তেওঁলোকে মিছা কথা ক'বলৈ নিজ নিজ জিভাক শিকালে। তেওঁলোকে অপৰাধ কৰি নিজকে নিজে ভাগৰ লগায়। তোমাৰ বসতিৰ ঠাই চলৰ মাজত আছে, জিহুৱাই কৈছে, তেওঁলোকে চলৰ কাৰণে মোক জানিবলৈ অমান্তি হয়। এই হেতুকে বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, চোৱা, মই তেওঁলোকক গলাই পৰীক্ষা কৰিম আৰু নিৰীক্ষণ কৰিম, কিয়নো মোৰ জাতিস্বৰূপা জীয়াৰীৰ কাৰণে মই আন কি কৰিব পাৰোঁ। তেওঁলোকৰ জিভা প্ৰাণনাশক বানস্বৰূপ, সেয়ে চলৰ কথা কয়। তেওঁলোক প্ৰতিজনে মুখেৰে ওচৰ চুবুৰীয়াৰ লগত সান্তনাৰ কথা কয়, কিন্তু অন্তৰত তাৰ বাবে খাপ দি থাকে। জিহুৱাই কৈছে, মই তেওঁলোকক এইবোৰৰ কাৰণে দণ্ড নিদিমনে? মোৰ প্ৰাণে এনে জাতিৰ প্ৰতিকাৰ নাহাদিবনে? মই পৰ্বতবোৰৰ কাৰণে ক্ৰন্দন আৰু হাহাকাৰ কৰিম আৰু অৰণ্যৰ চৰণীয়া ঠাইৰ কাৰণে বিলাপ কৰিম, কিয়নো সেইবোৰৰ মাজেদি কোনেও যাব নোৱাৰাকৈ সেইবোৰ দগ্ধ হ'ল, পশুৰ মাত তাত শুনা নাযায়, আকাশৰ চৰাইবোৰ আৰু পশুবোৰো পলাই গুচি গ'ল। মই জিৰচালেমক ভগ্ন ৰাখি শিয়ালৰ বাসস্থান কৰিম আৰু মই জিহুদাৰ নগৰবোৰ নিবাসী শূন্য ধ্বংসৰ স্থান কৰিম। সেই সকলো বুজিব পৰা কোনো জ্ঞানী লোক আছে আৰু তাক প্ৰকাশ কৰিবৰ বাবে জিহুৱাই যাৰ আগত নিজ মুখে কৈছিল, এনে কোন মানুহ আছে এই দেশৰ মাজেদি কোনেও যাব নোৱাৰাকৈ এইয়ে কিয় বিনষ্ট আৰু মৰুভূমিৰ নিচিনা দগ্ধ হ'ল? জিহুৱাই কৈছে, কাৰণ এই মই তেওঁলোকৰ আগত স্থাপন কৰা মোৰ ব্যৱস্থা তেওঁলোকে ত্যাগ কৰিলে আৰু মোৰ বাক্যলৈ কাণ নিদিলে বা তাত নচলিলে, কিন্তু নিজ মনৰ কঠিনতা অনুসাৰে আৰু তেওঁলোকৰ পূৰ্বপুৰুষসকলে তেওঁলোকক শিকোৱা বাল দেৱতাবোৰৰ পাছত চলিলে। এই হেতুকে ইজৰাইলৰ ঈশ্বৰ বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, চোৱা, মই এই লোকসকলক নাগদানা ভোজন কৰোৱাম আৰু বি গছৰ ৰস পান কৰোৱাম, তেওঁলোকে বা তেওঁলোকৰ পূৰ্বপুৰুষসকলে নজনা জাতিসমূহৰ মাজত মই তেওঁলোকক ছিন্ন ভিন্ন কৰিম আৰু মই তেওঁলোকক সংহাৰ নকৰো মানালৈকে তেওঁলোকৰ পাছে পাছে তৰোৱাল পঠিয়াম। বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, তোমালোকে বিবেচনা কৰা, বিলাপকাৰিণীহঁতক মাতা, তেওঁলোক আহক বিলাপ কৰাত নিপুণ মহিলাসকলৰ ওচৰলৈ মানুহ পঠিওৱা, তেওঁলোক আহক, তেওঁলোকে খৰকৈ আহি আমাৰ কাৰণে হাহাকাৰ কৰক, যাতে চকুলোত আমাৰ চকু উটি যাবৰ বাবে আৰু আমাৰ চকুৰ পীঠিয়েদি বেগেৰে পানী ওলাই যায়, কিয়নো চিউনৰ পৰা হাহাকাৰ শব্দ শুনা গৈছে, আমি কেনে বিনষ্ট হলো, আমি দেশ ত্যাগ কৰাৰ বাবে তেওঁলোকে আমাৰ নিবাসবোৰ ভাঙি পেলোৱাৰ কাৰণে আমি অতি ব্যাকুল হ'লো। তথাপি সেই মহিলাসকল, যিহুৱাৰ বাক্য শুনা আৰু তোমালোকৰ কাৰণে তেওঁৰ মুখৰ বাক্য মনোযোগেৰে গ্ৰহণ কৰা, আৰু তোমালোকে নিজ নিজ জীয়েৰাসকলক হাহাকাৰ কৰিবলৈ শিক্ষা দিয়া, আৰু তোমালোক প্ৰত্যেকে নিজ নিজ ওচৰ চুবুৰীয়াক বিলাপ কৰিবলৈ শিকোৱা, কিয়নো মৃত্যুৱে বাহিৰত ল'ৰাহঁত আৰু চক্কত ডেকাসকল উচ্ছন্ন কৰিলে, খিৰিকীয়েদি উঠি আমাৰ অট্টালিকাবোৰত সোমাল। তুমি কোৱা, জিহুৱাই এইদৰে কৈছে, লোকসকলৰ হৰ হাৰৰ দৰে পৰি থাকিল, আৰু ডাউতাৰ পাছত এৰি যোৱা মুঠিৰ দৰেই পথাৰত পৰি থাকিব, কোনেও সেইবোৰ নুগুটাব। জিহুৱা বিষয়ক জ্ঞানৰ প্ৰাধান্যতা আৰু দেৱপূজাৰ মূৰ্খতা। জিহুৱাই এই কথা কৈছে, জ্ঞানীয়ে নিজৰ জ্ঞানত গৌৰৱ নকৰক, বীৰে নিজ পৰাক্ৰমত আৰু ধনীয়ে নিজ ধনত গৌৰৱ নকৰক, কিন্তু যিজনে গৌৰৱ কৰে তেওঁ ইয়াতহে গৌৰৱ কৰে যে তেওঁ মোৰ বিষয়ে বুজে আৰু জানে যে মই পৃথিৱীত দয়া বিচাৰ আৰু ধাৰ্মিকতা সিদ্ধ কৰোঁতা জিহুৱা, কিয়নো এইবোৰত মই সন্তোষ পাওঁ। ইয়াক জিহুৱাই কৈছে, জিহুৱাই কৈছে, চোৱা, এনে দিন আহিছে যে সেইদিনা মই চুন্নত হোৱা সকলক অচুন্নত বুলি দণ্ড দিম। মই মিছৰ, জিহুদা, ইডুম, অম্মুনৰ সন্তানসকল, মুৱাব আৰু কুমৰ গুৰিত দাড়ি চুলি কটা অৰণ্য নিবাসী লোকসকলক দণ্ড দিম, কিয়নো সেই আটাই জাতিসমূহ অচুন্নত আৰু ইজৰাইলৰ গোটেই বংশ হৃদয় পালতন কৰা লোক নহয়।